ألف لام را، كتاب أنزلناه إليك لتخرج الناس من الظلمات إلى النور بإذن ربهم إلى صراط العزيز الحميد.
ألف لام را، أيكون أيكون كتاب যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰা। সেই হত্যাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী সৰ্বপ্ৰশংসিত।
وويل للكافرين من عذاب شديد
الله পথলৈ যিজন আকাশসমূহ আৰু পৃথিৱীৰ সকলো বস্তুৰে গৰাকী আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তিৰ দুৰ্ভোগ।
الذين يستحبون الحياة الدنيا على الآخرة ويصدون عن سبيل الله ويبغونها عوجا أولئك في ضلال بعيد
যিসকলে পার্থিব জীবনক আখিরাততকৈ অধিক ভাল পায় আর মানুহক আল্লাহর পথৰ পৰা বিৰত ৰাখে আৰু তাত বক্ৰতা অনুসন্ধান কৰে, কিয়তেই হৈছে ঘূৰ বিভ্ৰান্তিত নিপতিত। আৰু আমি প্ৰতিজন ৰাসূলকে তেওঁৰ স্বজাতিৰ ভাষাতে প্ৰেৰণ কৰিছোঁ যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে। এতেকে আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু তেওঁ যাক ইচ্ছা কৰে সৎ পথত পৰিচালিত কৰে আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।
ولقد أرسلنا موسى بآياتنا أن أخرج قومك من الظلمات إلى النور وذكرهم بأيام الله إن في ذلك لآيات لكل صبار شكور
আৰু নিশ্চয় আমি মুছাক আমাৰ নিদৰ্শনসহ প্ৰেৰণ কৰিছিলোঁ আৰু কৈছিলোঁ তুমি তোমাৰ সম্প্ৰদায়ক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনা আৰু সিহঁতক আল্লাহৰ দিনবোৰৰ অৰ্থাৎ বিভিন্ন সম্প্ৰদায়ৰ শাস্তিৰ দিনবোৰৰ দ্বাৰা উপদেশ দিয়া। ইয়াত নিদৰ্শন আছে প্ৰত্যেক পৰম ধৈৰ্যশীল আৰু পৰম কৃতজ্ঞ ব্যক্তিৰ বাবে।
وَإِذْ قَالَ مُوسَى لِقَوْمِهِ اذْكُرُوا نِعْمَةَ اللَّهِ عَلَيْكُمْ إِذْ أَنْجَاكُمْ مِنْ آلِ فِرْعَوْنَ يَسُومُونَكُمْ سُوءَ الْعَذَابِ يَسُومُونَكُمْ سُوءَ الْعَذَابِ وَيُذَبِّحُونَ أَبْنَاءَكُمْ وَيَسْتَحْيُونَ نِسَاءَكُمْ وَفِي ذَلِكُمْ بَلَاءٌ مِنْ رَبِّكُمْ عَظِيمٌ
أَرِسْمَرَنْ كَرَا যেতিয়া মুছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল আল্লাহে তোমালোকৰ ওপৰত কৰা অনুগ্ৰহবোৰক তোমালোকে স্মৰণ কৰা, যেতিয়া তেওঁ তোমালোকক ৰক্ষা কৰিছিল ফিৰাউন গোষ্ঠীৰ কবলৰ পৰা যিসকলে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল, তোমালোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু তোমালোকৰ নাৰীসকলক জীৱিত ৰাখিছিল, আৰু ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহাপৰীক্ষা।
وَإِذْ تَأَذَّنَ رَبُّكُمْ لَئِن شَكَرْتُمْ لَأَزِيدَنَّكُمْ وَلَئِن كَفَرْتُمْ إِنَّ عَذَابِي لَشَدِيدٌ
আৰু স্মৰণ কৰা যেতিয়া তোমালোকৰ প্ৰতিপালকে ঘোষণা কৰিছিল যদি তোমালোকে কৃতজ্ঞ হোৱা তেন্তে নিশ্চয় মই তোমালোকক আৰু অধিক প্ৰদান কৰিম, আৰু যদি অকৃতজ্ঞ হোৱা তেন্তে জানি থোৱা নিশ্চয় মোৰ শাস্তি অতি কঠোৰ।
وقال موسى إن تكفروا أنتم ومن في الأرض جميعا فإن الله لغني حميد
আর মুসা কইছিল যদি তোমালোকে আর পৃথিবীর সকলে অকৃতজ্ঞ হুয়া তথাপিও নিশ্চয় আল্লাহ অভাবমুক্ত সর্বপ্রশংসিত।
أَلَمْ يَأْتِكُمْ نَبَأُ الَّذِينَ مِنْ قَبْلِكُمْ قَوْمِ نُوحٍ وَعَادٍ وَثَمُودَ وَالَّذِينَ مِنْ بَعْدِهِمْ لَا يَعْلَمُهُمْ إِلَّا اللَّهُ جَاءَتْهُمْ رُسُلُهُمْ بالبينات فردوا أيديهم في أفواههم وقالوا إنا كفرنا بما أرسلتم به وإنا لفي شك مما تدعوننا إليه مريب
তোমালোকৰ ওচৰলৈ তোমালোকৰ পূৰ্ববৰ্তী সকলৰ সংবাদ আহি পোৱা নাইনে? নূহ সম্প্ৰদায়ৰ, আদ আৰু সামুদৰ লগতে সিহঁতৰ পৰৱৰ্তীসকলৰ, যিসকলৰ বিষয়ে আল্লাহৰ বাহিৰে আন কোনেও নাজানে, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল। তেতিয়া সিহঁতে নিজৰ হাত নিজৰে মুখৰ ওপৰত স্থাপন কৰি কৈছিল, তোমালোকে যি লৈ প্ৰেৰিত হৈছা তাক আমি নিশ্চিতভাৱে অস্বীকাৰ কৰিছোঁ, লগতে নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছোঁ সেই বিষয়ে যাৰ পিনে তোমালোকে আমাক আহ্বান কৰি আছা।
قالت رسلهم أفي الله شك فاطر السماوات والأرض يدعوكم ليغفر لكم من ذنوبكم ويؤخركم إلى أجل مسمى قالوا إن أنتم إلا بشر مثلنا تريدون أن تصدونا عما كان يعبد آباؤنا فأتونا بسلطان مبين।
সিহঁতৰ ৰাছুলসকলে কৈছিল, আল্লাহ সম্পৰ্কে কোনো সন্দেহ আছে নেকি? যিজন আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তেওঁ তোমালোকক আহ্বান কৰে তোমালোকৰ পাপসমূহ মোচন কৰিবলৈ আৰু তোমালোকক নিৰ্দিষ্ট কাল পৰ্যন্ত অৱকাশ দিবলৈ। সিহঁতে ক'লে, তোমালোকে দেখোন আমাৰ দৰেই মানুহ, আমাৰ পিতৃপুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল তোমালোকে কেৱল সিহঁতৰ ইবাদতৰ পৰা আমাক বিৰত ৰাখিব বিচৰা, এতেকে তোমালোকে আমাৰ ওচৰলৈ কোনো অকাট্য প্ৰমাণ লৈ আহা।
قالت لهم رسلهم إن نحن إلا بشر مثلكم ولكن الله يمن على من يشاء من عباده وما كان لنا أن نأتيكم بسلطان إلا بإذن الله وعلى الله فليتوكل المؤمنون।
সিহঁতৰ ৰাছুলসকলে সিহঁতক ক'লে, সঁচা কথা, আমি তোমালোকৰ দৰেই মানুহ, কিন্তু আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে অনুগ্ৰহ প্ৰদান কৰে, আৰু আল্লাহৰ অনুমতি অবিহনে তোমালোকৰ ওচৰত প্ৰমাণ উপস্থিত কৰিবলৈ আমাৰ কোনো ক্ষমতা নাই। আল্লাহৰ ওপৰতে মুমিনসকলৰ ভৰসা কৰা উচিত।
وَقَدْ هَدَانَا سُبُلَنَا
আর আমার কি হয়েছে? আমি কিয় আল্লাহর উপর ভরসা নকরিম, অথচ তেওঁই আমাক পথ দেখুৱাইছে। আৰু শুনা, তোমালোকে আমাক যি কষ্ট দি আছা, নিশ্চয় আমি এই ক্ষেত্ৰত ধৈৰ্য ধাৰণ কৰিম। এতেকে ভৰসাকাৰীসকলৰ কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰা উচিত।
وَقَالَ الَّذِينَ كَفَرُوا لِرُسُلِهِمْ لَنُخْرِجَنَّكُمْ مِنْ أَرْضِنَا أَوْ لَتَعُودُنَّ فِي مِلَّتِنَا فَأَوْحَى إِلَيْهِمْ رَبُّهُمْ لَنُهْلِكَنَّ الظَّالِمِينَ
আর কাফের সকলে এখন তো রাসূল সকলক কইছিল, আমি তোমালোকক আমার দেশের পর নিশ্চিতভাবে বহিষ্কার করিম, নাইবা তোমালোকে আমার ধর্মলৈ ধর্মান্তরিত হব লাগিব। তারপর রাসূল সকলক তেওঁলোকর প্রতিপালকে ওয়াহি করিলে যে জালিম সকলক নিশ্চয় আমি বিনাশ করিম।
ولنسكننكم الأرض من بعدهم ذلك لمن خاف مقامي وخاف وعيد
নিশ্চয় আমি সিহঁতৰ পিছত তোমালোকক এই দেশত বসবাস কৰাম, এইটো সেই ব্যক্তিৰ বাবে যিয়ে আমাৰ সন্মুখত উপস্থিত হবলৈ ভয় কৰে আৰু ভয় কৰে আমাৰ শাস্তি।
واستفتحوا وخاب كل جبار عنيد
আৰু সিহঁতে বিজয় কামনা কৰিলে, কিন্তু প্ৰত্যেক উদ্ধত চৈৰাচাৰি ব্যৰ্থ হল।
مِن وَرَائِهِ جَهَنَّمُ وَيُسْقَى مِن مَّاءٍ صَدِيدٍ
যত প্রত্যেকৰ সন্মুখত আছে জাহান্নাম, আৰু প্ৰত্যেককে সেৱন কৰোৱা হ'ব পূজ মিশ্ৰিত পানী।
يَتَجَرَّعُهُ وَلَا يَكَادُ يُسِيغُهُ وَيَأْتِيهِ الْمَوْتُ مِنْ كُلِّ مَكَانٍ وَمَا هُوَ بِمَيِّتٍ وَيَأْتِيهِ الْمَوْتُ مِنْ كُلِّ مَكَانٍ وَمَا هُوَ بِمَيِّتٍ وَمِنْ وَرَائِهِ عَذَابٌ غَلِيظٌ
যিটো অতি কষ্টৰে ঢুকে ঢুকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেও ফালৰ পৰা তাৰ ওচৰলৈ আহিব মৃত্যু যন্ত্ৰণা, অথচ তাৰ মৃত্যু নহ'ব। লগতে ইয়াৰ পিছত আছে অতি কঠোৰ শাস্তি।
مَثَلُ الَّذِينَ كَفَرُوا بِرَبِّهِمْ أَعْمَالُهُمْ كَرَمَادٍ اشْتَدَّتْ بِهِ الرِّيحُ فِي يَوْمٍ عَاصِفٍ لَّا يَقْدِرُونَ مِمَّا كَسَبُوا عَلَى شَيْءٍ ذَلِكَ هُوَ الضَّلَالُ الْبَعِيدُ
ذِهُكَلَ نِسْبَتِ পালকৰ লগত কুফৰি কৰিছে, সিহঁতৰ উপমা হৈছে এই যে সিহঁতৰ আমলবোৰ হৈছে ভস্মৰ দৰে, যিবোৰক ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত উৰুৱাই লৈ যায়। সিহঁতে যি উপাৰ্জন কৰে তাৰ একোৱে সিহঁতে নিজৰ কামত লগাব নোৱাৰে, এইটোৱে হৈছে চৰম বিভ্ৰান্তি।
أَلَمْ تَرَ أَنَّ اللَّهَ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ إِنْ يَشَأْ يُذْهِبْكُمْ وَيَأْتِ بِخَلْقٍ
তুমি লক্ষ্য করা নাই নে যে আল্লাহে আকাশ সমূহ আর পৃথিবী যথাযথভাবেই সৃষ্টি করেছে? তেওঁ ইচ্ছা করিলে তোমালোকর অস্তিত্ব বিলুপ করিব পারে আর একটা নতুন সৃষ্টিক অস্তিত্ব লৈ আনিব পারে।
আর
এইটো আল্লাহর বাবে একো টান কাম নহয়।
وَبَرَزُوا لِلَّهِ جَمِيعًا فَقَالَ الضُّعَفَاءُ لِلَّذِينَ اسْتَكْبَرُوا إِنَّا كُنَّا لَكُمْ تَبَعًا فقال الضعفاء للذين استكبروا إنا كنا لكم تبعا فهل أنتم مغنون عنا فهل أنتم مغنون عنا من عذاب الله من شيء قالوا لو هدانا الله لهديناكم سواء علينا أجزعنا أم صبرنا ما لنا من محيص
أركيات حقولة الله رسول প্রকাশিত হব তেতিয়া দুর্বল সকলে অহংকারী সকল কব নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলোঁ এতিয়া তোমালোকে আমাক আল্লাহৰ শাস্তিৰ পৰা অলপ হ'লেও ৰক্ষা কৰিব পাৰিবানে কিয়তে ক'ব আল্লাহে যদি আমাক সৎ পথত পৰিচালিত কৰিলেহেঁতেন তেন্তে আমিও তোমালোকক সৎ পথত পৰিচালিত কৰিলেহেঁতেন এতিয়া আমি ধৈৰ্যযুত হওঁ অথবা ধৈৰ্যশীল উভয় অৱস্থাই আমাৰ বাবে সমান আমাৰ পলোৱাৰ কোনো ঠাই নাই
وقال الشيطان لما قضي الأمر إن الله وعدكم وعد الحق ووعدتكم فأخلفتكم وما كان لي عليكم من سلطان وما كان لي عليكم من سلطان إلا أن دعوتكم فاستجبتم لي فلا تلوموني ولوموا أنفسكم فلا تلوموني ولوموا أنفسكم ما أنا بمصرخكم ما أنا بمصرخكم وما أنتم بمصرخي إني كفرت بما أشركتمون من قبل إن الظالمين لهم عذاب أليم
আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ'ব তেতিয়া ছয়তানে ক'ব নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছোঁ তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল মই কেৱল তোমালোকক আহ্বানহে কৰিছিলোঁ ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা গতিকে তোমালোকে মোক দুখ নিদিবা তোমালোকে নিজেই নিজকে দুখ দিয়াগৈ মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয় তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰি লৈছিলা সেই বিষয়টোক নিশ্চিতভাৱে মই অস্বীকাৰ কৰিছোঁ নিশ্চয় জালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি
وأدخل الذين آمنوا وعملوا الصالحات جنات تجري من تحتها الأنهار خالدين فيها بإذن ربهم تحيتهم فيها سلام
যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক প্ৰৱেশ কৰোৱা হ'ব জান্নাতত যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব তাত তেওঁলোকে নিজ প্ৰতিপালকৰ অনুমতিক্ৰমে স্থায়িত্ব লাভ কৰিব তাত তেওঁলোকৰ অভিবাদন হ'ব চালাম
أَلَمْ تَرَ كَيْفَ ضَرَبَ اللَّهُ مَثَلًا كَلِمَةً طَيِّبَةً كَشَجَرَةٍ طَيِّبَةٍ أَصْلُهَا ثَابِتٌ وَفَرْعُهَا فِي السَّمَاءِ
তুমি লক্ষ্য করা নাই নে আল্লাহে কেনেকৈ উপমা দাঙি ধৰিছে কলিমা তৈয়িবা অর্থাৎ সৎ বাক্যর উপমা হয়েছে উৎকৃষ্ট গছর দরে যার মূল সুদৃঢ় আর যার শাখা প্রশাখা হয়েছে আকাশত বিস্তৃত
تؤتي أكلها كل حين بإذن ربها ويضرب الله الأمثال للناس لعلهم يتذكرون
যিটোৱে তাৰ প্ৰতিপালকৰ অনুমতিক্ৰমে সদায় তাৰ ফলদান কৰে আৰু আল্লাহে মানুহৰ বাবে উপমা দাঙি ধৰে যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে
ومثل كلمة خبيثة كشجرة خبيثة اجتثت من فوق الأرض ما لها من قرار
আনহাতে অসৎ বাক্যৰ উপমা হৈছে এটা বেয়া গছৰ দৰে যাৰ মূল ভূপৃষ্ঠৰ পৰা বিচ্ছিন্নকৃত যাৰ কোনো স্থায়িত্ব নাই
يثبت الله الذين آمنوا بالقول الثابت في الحياة الدنيا وفي الآخرة ويضل الله الظالمين ويضل الله الظالمين ويفعل الله ما يشاء
যিসকলে ইমান আনিছে আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব আৰু আল্লাহে জালিমসকলক বিভ্ৰান্তিত ৰাখিব কাৰণ আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে
أَلَمْ تَرَ إِلَى الَّذِينَ بَدَّلُوا نِعْمَةَ اللَّهِ كُفْرًا وَأَحَلُّوا قَوْمَهُمْ دَارَ الْبَوَارِ
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে যিসকলে আল্লাহৰ অনুগ্ৰহ কুফুৰীৰ দ্বাৰা পৰিৱৰ্তন কৰিছে আৰু সিহঁতে নিজ সম্প্ৰদায়ক নমাই আনিছে ধ্বংসৰ আৱাসত
جهنم يصلونها وبئس القرار
جهنم যার মাজত কিয় দগ্ধ হব আর কিমান যে নিকৃষ্ট এই আবাসস্থল
وجعلوا لله اندادا ليضلوا عن سبيله قل تمتعوا فإن مصيركم إلى النار
আৰু সিহঁতে আল্লাহৰ বাবে সমকক্ষ নিৰ্ধাৰণ কৰে যাতে সিহঁতে তেওঁৰ পথৰ পৰা মানুহক বিভ্ৰান্ত কৰিব পাৰে কোৱা ভোগ কৰি লোৱা অৱশেষত জাহান্নামেই হৈছে তোমালোকৰ গন্তব্যস্থল
قل لعبادي الذين آمنوا يقيموا الصلاة وينفقوا مما رزقناهم سرا وعلانية وينفقوا مما رزقناهم سرا وعلانية من قبل أن يأتي يوم لا بيع فيه ولا خلال
مور بنده حقلر مزار زي حقل ایمان انیسے তেওলোকক তুমি কোয়া সালাত কায়েম করিবলৈ আর মই তেওলোকক যে জীবিকা দান করিছো তারপর গোপনে আর প্রকাশ্যভাবে ব্যয় করিবলৈ সেই দিবস অহার পূর্বেই যেদিনা কোনো ক্রয় বিক্রয়ের সুবিধা না থাকিব আর কোনো বন্ধুত্ব না থাকিব
الله الذي خلق السماوات والأرض وأنزل من السماء ماء فأخرج به من الثمرات رزقا لكم فأخرج به من الثمرات رزقا لكم وسخر لكم الفلك لتجري في البحر بأمره وسخر لكم الأنهار
الله كيزون جزنا আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰে আৰু তেওঁই নৌজানক তোমালোকৰ অনুগত কৰি দিছে যাতে তেওঁৰ নিৰ্দেশত সেইবোৰ সাগৰত বিচৰণ কৰে আৰু তেওঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে
নদীসমূহ
আৰু তেওঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে সূৰ্য আৰু চন্দ্ৰ যিবোৰ অবিৰামভাৱে একেই নিয়মৰ অনুৱৰ্তিত লগতে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে দিন আৰু ৰাতি।
وَآتَاكُم مِّن كُلِّ مَا سَأَلْتُمُوهُ وَإِن تَعُدُّوا نِعْمَةَ اللَّهِ لَا تُحْصُوهَا إِنَّ الْإِنسَانَ لَظَلُومٌ كَفَّارٌ।
আৰু তেওঁ তোমালোকক প্ৰত্যেক সেই বস্তু প্ৰদান কৰিছে যিটো তোমালোকে তেওঁৰ ওচৰত বিচাৰিছা। যদি তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰা তেন্তে কেতিয়াও তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় মানুহ অতিমাত্ৰা জালিম অকৃতজ্ঞ।
وَإِذْ قَالَ إِبْرَاهِيمُ رَبِّ اجْعَلْ هَذَا الْبَلَدَ آمِنًا وَاجْنُبْنِي وَبَنِيَّ أَن نَّعْبُدَ الْأَصْنَامَ।
আৰু স্মৰণ কৰা যেতিয়া ইব্ৰাহিমে কৈছিল, হে মোৰ প্ৰতিপালক, এই চহৰখনক অৰ্থাৎ মক্কা নগৰীক নিৰাপদ কৰি দিয়া, লগতে মোক আৰু মোৰ পুত্ৰসকলক মূৰ্তি পূজাৰ পৰা দূৰত ৰখা।
رب إنهن أضللن كثيرا من الناس فمن تبعني فإنه مني ومن عصاني فإنك غفور رحيم।
হে মোৰ প্ৰতিপালক, এইবোৰ মূৰ্তিয়ে বহু মানুহক বিভ্ৰান্ত কৰিছে। এতেকে যিয়ে মোৰ অনুসৰণ কৰিব তেওঁহে মোৰ দলভুক্ত, আৰু যিয়ে মোৰ অবাধ্য হ'ব তেন্তে তুমিতো ক্ষমাশীল পৰম দয়ালু।
رَبَّنَا إِنِّي أَسْكَنْتُ مِنْ ذُرِّيَّتِي بِوَادٍ غَيْرِ ذِي زَرْعٍ عِندَ بَيْتِكَ الْمُحَرَّمِ رَبَّنَا لِيُقِيمُوا الصَّلَاةَ فَاجْعَلْ أَفْئِدَةً مِّنَ النَّاسِ تَهْوِي إِلَيْهِمْ وَارْزُقْهُم مِّنَ الثَّمَرَاتِ لَعَلَّهُمْ يَشْكُرُونَ।
হে আমাৰ প্ৰতিপালক, নিশ্চয় মই মোৰ বংশৰ কিছুমান লোকক অনুৰ্বৰ উপত্যকাত তোমাৰ পবিত্ৰ ঘৰৰ ওচৰত বসবাস কৰালো। হে আমাৰ প্ৰতিপালক, এই কাৰণে যে তেওঁলোকে যেন চালাত কায়েম কৰে, এতেকে কিছুমান লোকৰ অন্তৰ তুমি তেওঁলোকৰ প্ৰতি অনুৰাগী কৰি দিয়া, আৰু ফল মূলেৰে তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা কৰা যাতে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে।
ৰব্বানা ইন্নাকা তাআলামু মা নুখফি ওয়া মা নুলিন وما يخفى على الله من شيء في الأرض ولا في السماء।
হে আমাৰ প্ৰতিপালক, যিবোৰ আমি গোপন কৰোঁ আৰু যি আমি প্ৰকাশ কৰোঁ নিশ্চয় সেইবোৰ তুমি জানা। আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱে আল্লাহৰ পৰা গোপন নহয়।
الحمد لله الذي وهب لي على الكبر إسماعيل وإسحاق إن ربي لسميع الدعاء।
সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰে প্ৰাপ্য, যিজনে মোক মোৰ বৃদ্ধা অৱস্থাত ইসমাইল আৰু ইসহাক দান কৰিছে। নিশ্চয় মোৰ প্ৰতিপালক দুৱা শ্ৰৱণকাৰী।
رب اجعلني مقيم الصلاة ومن ذريتي ربنا وتقبل دعاء।
হে মোৰ প্ৰতিপালক, মোক চালাত প্ৰতিষ্ঠা কৰি বঢ়াই দিয়া, লগতে মোৰ বংশধৰসকলৰ পৰাও। হে মোৰ প্ৰতিপালক, আৰু মোৰ দোৱা কবুল কৰা।
ربنا اغفر لي ولوالدي وللمؤمنين يوم يقوم الحساب।
হে আমাৰ প্ৰতিপালক, যিদিনা হিচাপ নিকাশ অনুষ্ঠিত হ'ব সেইদিনা মোক আৰু মোৰ পিতৃ মাতৃক লগতে মুমিনসকলক ক্ষমা কৰি দিবা।
ولا تحسبن الله غافلا عما يعمل الظالمون إنما يؤخرهم ليوم تشخص فيه الأبصار
জালিম সকলে যি করে সেই বিষয়ে তুমি কেতিয়াও আল্লাহক অমনোযোগী বুলি নাভাবিবা। দরাসলতে তেওঁ সিহঁতক সেই দিবসলৈকে অবকাশ দিয়ে যিদিনা সিহঁতৰ চকু আতংকত স্থিৰ হৈ পৰিব।
মুহতিঈনা মুকনিঈ ৰুউছিহিম লা ইৰতাদু ইলাইহিম ত্বৰফুহুম ওয়া আফইদাতুহুম হাৱা
ভিতবিহ বল চিত্তে ওপৰৰ পিনে চাই সিহঁতে পলাবলৈ দৌৰিব, নিজৰ প্ৰতি সিহঁতৰ দৃষ্টি উভতি নাহিব আৰু সিহঁতৰ অন্তৰ হ'ব উদাস জ্ঞান শূন্য।
وَأَنذِرِ النَّاسَ يَوْمَ يَأْتِيهِمُ الْعَذَابُ فَيَقُولُ الَّذِينَ ظَلَمُوا رَبَّنَا أَخِّرْنَا فَيَقُولُ الَّذِينَ ظَلَمُوا رَبَّنَا أَخِّرْنَا إِلَى أَجَلٍ قَرِيبٍ نُجِبْ دَعْوَتَكَ وَنَتَّبِعِ الرُّسُلَ أَوَلَمْ تَكُونُوا أَقْسَمْتُمْ مِنْ قَبْلُ مَا لَكُمْ مِنْ زَوَالٍ
আৰু যিদিনা সিহঁতৰ শাস্তি আহিব সেই দিৱস সম্পৰ্কে তুমি মানুহক সতৰ্ক কৰা, তেতিয়া অন্যায়কাৰীসকলে ক'ব হে আমাৰ প্ৰতিপালক তুমি আমাক অলপ সময়ৰ বাবে অৱকাশ দিয়া, আমি তোমাৰ আহ্বানত সঁহাৰি দিম আৰু ৰাসূলসকলৰ অনুসৰণ কৰিম। উত্তৰত কোৱা হ'ব কিয় তোমালোকে জানো ইয়াৰ আগত শপত খাই কোৱা নাছিলা যে তোমালোকৰ কেতিয়াও পতন নহয়।
وَسَكَنْتُمْ فِي مَسَاكِنِ الَّذِينَ ظَلَمُوا أَنفُسَهُمْ وَتَبَيَّنَ لَكُمْ كَيْفَ فَعَلْنَا بِهِمْ وَضَرَبْنَا لَكُمُ الْأَمْثَالَ
আৰু তোমালোকে বাক কৰিছিলা সিহঁতৰ ভূমিত যিসকলে নিজৰ প্ৰতি অন্যায় কৰিছিল আৰু সিহঁতৰ লগত আমি কি আচৰণ কৰিছিলোঁ সেয়াও তোমালোকৰ ওচৰত স্পষ্ট আছিল, লগতে আমি তোমালোকৰ বাবে বহুতো দৃষ্টান্ত উপস্থাপন কৰিছিলোঁ।
وَقَدْ مَكَرُوا مَكْرَهُمْ وَعِندَ اللَّهِ مَكْرُهُمْ وَإِن كَانَ مَكْرُهُمْ لِتَزُولَ مِنْهُ الْجِبَالُ
আৰু সিহঁতে ভীষণ চক্ৰান্ত ৰচিছিল কিন্তু আল্লাহৰ ওচৰত সিহঁতৰ চক্ৰান্ত জনা আছিল, সিহঁতৰ চক্ৰান্ত এনেকুৱা নাছিল যে পৰ্বতকো টলাব পাৰিব।
فلا تحسبن الله مخلف وعده رسله إن الله عزيز ذو انتقام
এতেকে তুমি কেতিয়াও নাভাবিবা যে আল্লাহে তেওঁৰ ৰাসূলসকলক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিব, নিশ্চয় আল্লাহ পৰাক্ৰমশালী প্ৰতিশোধ গ্ৰহণকাৰী।
يوم تبدل الأرض غير الأرض والسماوات وبرزوا لله الواحد القهار
আৰু স্মৰণ কৰা যিদিনা এইখন পৃথিৱী ভিন্ন পৃথিৱীলৈ ৰূপান্তৰিত হ'ব আৰু আকাশসমূহো ৰূপান্তৰিত হ'ব আৰু মানুহে কবৰৰ পৰা উন্মুক্তভাৱে উপস্থিত হ'ব মহাপৰাক্ৰমশালী এক আল্লাহৰ সন্মুখত।
وَتَرَى الْمُجْرِمِينَ يَوْمَئِذٍ مُقَرَّنِينَ فِي الْأَصْفَادِ
كيدنا تومي অপরাধী বিলাক খিকলৰে বান্ধি থোৱা অৱস্থাত দেখিবলৈ পাবা।
سَرَابِيلُهُمْ مِنْ قَطِرَانٍ وَتَغْشَى وُجُوهَهُمُ النَّارُ
সিহঁতৰ পোচাক হ'ব আলকাট্ৰাৰ আৰু জুয়ে সিহঁতৰ মুখমণ্ডল আচ্ছন্ন কৰি ৰাখিব।
লিয়াজজিয়াল্লাহু কুল্লা নাফসিম মা কাসাবাত ইন্নাল্লাহা সারিউল হিসাব
এই কারণে যে আল্লাহে প্ৰত্যেককে সিহঁতৰ কৃতকৰ্মৰ প্ৰতিদান দিব। নিশ্চয় আল্লাহ হিচাপ গ্ৰহণত অতি তৎপৰ।
هذا بلاغ للناس ولينذروا به وليعلموا أنما هو إله واحد وليعلموا أنما هو إله واحد وليذكر
এইটো হৈছে মানুহৰ বাবে এটা বাৰ্তা, যাতে ইয়াৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হয় আৰু যাতে সিহঁতে জানিব পাৰে যে কেৱল তেওঁই এক সত্য ইলাহ, লগতে বিবেকসম্পন্ন লোকসকলে যাতে উপদেশ গ্ৰহণ কৰিব পাৰে।